নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লামডিঙত দলীয় প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে হোজাইত দলীয় প্ৰাৰ্থী শিলাদিত্য দেৱৰ হৈ প্ৰচাৰত ভাগ লয়। ইয়াৰ আগেয়ে ডঃ শৰ্মাই নগাঁও পটদ্ৰবা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাতো অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ জনসাধাৰণক উন্নয়নৰ স্বাৰ্থত দলটোক ভোটদান কৰিবলৈ আহান জনায়। বিজেপি আৰু কংগ্ৰেছ দলে প্ৰচাৰৰ বাবে 40গৰাকীকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিৰ 125টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত 799গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। দুগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগৰ পৰিপ্ৰেক্ষিতত কালি মনোনয়ন পত্ৰৰ পৰীক্ষা স্থগিত ৰখা শোণিতপুৰৰ ঢেকিয়াজুলি সমষ্টিৰ দুয়োগৰাকীৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰা হৈছে। 24 নম্বৰ বৰপেটা সমষ্টিত এখন মনোনয়ন পত্ৰ বাতিল কৰা হৈছে আৰু 3খন বৈধ বিবেচিত হৈছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় কাইলৈ বিয়লি 3 বজা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে। নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলাৰ কচুগাঁও, দুতমা আদি উন্নয়ন খণ্ডত ভোটাৰসকলৰ মাজত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাট জিলাৰ পূব যোৰহাট উন্নয়ন খণ্ডতো সজাগতামূলক পদযাত্ৰা অনুষ্ঠিত হয়। জিলাখনৰ 8টা দুগ্ধ বিক্ৰী কেন্দ্ৰ আৰু 1টা দুগ্ধ সংগ্ৰহ কেন্দ্ৰতো সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিৱসাগৰ জিলাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। জিলাখনৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই শান্তিপূৰ্ণ, নিৰপেক্ষ আৰু নিৰ্ভীক পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে জিলাখনত 18টা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ কোম্পানী মোতায়েন কৰা হৈছে। বাক্সা জিলাৰ বাগানপাৰাত আজি অসম বিধানসভাৰ অধ্যক্ষ তথা তামোলপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ছিংগাপুৰৰ কৰোনাছ আদালতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰায়দান কৰি শিল্পীগৰাকীৰ আকস্মিকভাৱে পানীত বুৰি মৃত্যু হৈছিল বুলি প্ৰকাশ কৰিছে। এই ঘটনাত হত্যাকাণ্ড বুলি অভিহিত কৰিব পৰাকৈ কোনো ধৰণৰ তথ্য প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰি আদালতৰ ৰায়টোত জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক বুলি আখ্যা দিয়া হৈছে। শিল্পীগৰাকীৰ মৃত্যু ষড়যন্ত্ৰৰ ফলত সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা কেইবাটাও শুনানিৰ অন্তত আদালতে ছিংগাপুৰৰ কোষ্ট গাৰ্ডৰ তথ্যক সমৰ্থন কৰি তেওঁৰ হত্যাৰ অভিযোগ নাকচ কৰে। পানীত থকাসকলে উচ্চাকৃতভাৱে জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া নাছিল বুলিও আদালতৰ ৰায়দানত উল্লেখ কৰা হৈছে। আদালতৰ এই শুনানিত জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰসম ৰাহুল গৌতম শৰ্মা উপস্থিত আছিল। উল্লেখযোগ্য যে যোৱা 19 ছেপ্টেম্বৰত ৰহস্যজনক অৱস্থাত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ঘটিছিল। এই ঘটনাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হত্যা বুলি অভিহিত কৰাৰ লগতে অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী গোটে ঘটনাটোৰ তদন্ত কৰি 12,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল। ছিংগাপুৰৰ কৰোনাছ আদালতৰ ৰায়দান সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি এইদৰে কয়।
ছিংগাপুৰৰ জাজমেণ্টটো আৰু আমাৰ চাৰ্জশ্বীটৰ মাজত পাৰ্থক্য নাই। অসম চৰকাৰেও কৈছে যে মদটোক খাইছিলে কিন্তু খুৱাই দিয়া হৈছে। গতিকে মই ভাবো যে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোৱে আমাৰ কেছটোক শক্তিশালীহে কৰিব। কাৰণ ছিংগাপুৰ কোৰ্টে কলে যে 380 ml তাত লিকাৰ পোৱা গৈছে। আমিও একেটাই কথা কৈছো। ছিংগাপুৰে কলে আগদিনাখন ৰাতিৰ পৰা খুৱাইছে, আমিও কৈছো ৰাতিৰ পৰাই খুৱাইছে। খালি আমি কৈছো যে তেওঁক খুৱাই দিয়া হৈছে, উদ্দেশ্য প্ৰণোদিতভাৱে খুওৱা হৈছে।
ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ মাজৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈপাৰৰ মহখুলি চাপৰিত স্থায়ী বাকৰিত অহা 8, 9 আৰু 10 মেত ফাটবিহুৰ আয়োজন কৰা হৈছে। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ সমীপৰ ফাটবিহু উদযাপন সমিতিৰ কাৰ্যালয় আজি অভিনেত্ৰীৰ প্ৰস্তুতি পৰাশৰে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিনেত্ৰীগৰাকীয়ে ফাটবিহু অসমৰ সাংস্কৃতিক জগতৰ অনন্য আৰু আকৰ্ষণীয় অনুষ্ঠান বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিৰ 126টা সমষ্টিতে মনোনয়ন পত্ৰৰ পৰীক্ষা সম্পন্ন হৈছে। আমাৰ অনিচ্ছাকৃত ভুলৰ বাবে দুঃখিত। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।